야 아까거니. বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীৰ দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব। ওমানৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ আক্ৰমণত 3 ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মত বিনিময় কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জি আই টেকযুক্ত তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত 3 এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা আজি আৰম্ভ হ'ব আৰু ফিফা বিশ্বকাপত যোৱা নিশাৰ টৰণ্টো ষ্টেডিয়ামত বছনিয়া হাৰ্জেগোভিনা আৰু কানাডাৰ মাজৰ খেলখন 1-1 গ'লত ড্ৰ হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীৰ দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব। এইবাৰৰ দীক্ষান্ত কুচকাৱাজত প্ৰথমবাৰৰ বাবে মহিলা কেডেটসকলে ভাগ ল'ব। 500ৰো অধিক পুৰুষ আৰু মহিলা কেডেটে দীক্ষান্ত কুচকাৱাজত ভাগ ল'ব আৰু তেওঁলোক সেনাবাহিনীৰ বিষয়া হিচাপে নিয়োজিত হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে ডেৰাডুনলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক কালি উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমিত সিং আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৱে কালি ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতনত 132 ভূমিত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰপতি উদ্যানৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। ওমানৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ আক্ৰমণত 3 ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মত বিনিময় কৰাৰ লগতে এই আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে বাণিজ্যিক জাহাজৰ বিৰুদ্ধে এনেধৰণৰ প্ৰাণঘাতী আক্ৰমণ ন্যায়সংগত নহয়। ওমানৰ উপকূলত পশ্চিম প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰ পালাউৰ পতাকাযুক্ত MT ছেটেবেল্লো নামৰ টেংকাৰখনত আমেৰিকাৰ আক্ৰমণত 3 ভাৰতীয় নাবিকৰ মৃত্যুৰ পাছতে ডঃ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে বাণিজ্যিক জাহাজখনত 24 ভাৰতীয় নাবিক আছিল আৰু ইয়াৰে 21 উদ্ধাৰ কৰাৰ বিপৰীতে সন্ধানহীন হৈ থকা 3 নাবিকৰ মৃত্যু হোৱা বুলি শেহতীয়াকৈ নিশ্চিত কৰা হয়। এই ঘটনাক লৈ ভাৰতে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰদূতক নতুন দিল্লীলৈ তলব কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জি আই টেকযুক্ত তেজপুৰৰ লিচুৰ ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ পিয়াঞ্জি প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তেজপুৰৰ লিচুৱে বিগত কেইবাটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে। তেওঁ কয় যে কিছুদিনৰ আগতে কৃষি আৰু সংসাৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছিল। ডঃ শৰ্মাই কয় যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজিনেমু আৰু ভোট জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰে। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচুৰ খেতি বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচু ৰপ্তানিৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্টমানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা 3 কাৰ্যসূচীৰে শ্লোভাক ৰিপাব্লিক ভ্ৰমণলৈ যাব। আকাশবাণীৰ ব্ৰাটিস্লাভাৰ সংবাদদাতাই জনোৱা মতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো শ্লোভাকিয়া ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে শ্লোভাক প্ৰধানমন্ত্ৰী ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব আৰু কৌশলগত সহযোগিতাৰ নতুন নতুন খণ্ডৰ অন্বেষণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দেশখনৰ ৰাষ্ট্ৰপতি পেলেনগ্ৰিনিক সাক্ষাৎ কৰিব। ভাৰত আৰু শ্লোভাক ৰিপাব্লিকৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য নিৰন্তৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। এই ভ্ৰমণে লগতে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে সহযোগিতা শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰতিফলিত কৰিব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কয় যে এয়াৰ ইণ্ডিয়াৰ বিমান AI-171ৰ দুৰ্ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি অব্যাহত আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাইডুৱে বিগত বছৰৰ এই মৰ্মান্তিক বিমান দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। যোৱা বছৰ আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই বিমানখন দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই দুৰ্ঘটনাৰ কাৰণ নিৰ্ধাৰণ তথা বিমান পৰিবহণত নিৰাপত্তা বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি আশ্বাস দিয়ে। ইপিনে বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোই কয় যে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হোৱা AI-171 বিমান দুৰ্ঘটনাৰ তথ্য আধাৰিত তদন্তৰ ক্ষেত্ৰত তেওঁলোকৰ সংস্থাটো প্ৰতিশ্ৰুতিবদ্ধ। ব্যুৰোই ইতিমধ্যে তদন্তৰ অগ্ৰগতিৰ অন্তৰ্বৰ্তী বিবৃতি দাখিল কৰিছে আৰু সকলো তদন্তমূলক কাৰ্য তথা প্ৰয়োজনীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যালোচনা সম্পূৰ্ণ হলেই চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব। কেবিনেট সচিব ডঃ টি ভি সোমানাথনে নীটৰ পুনৰ পৰীক্ষা প্ৰস্তুতি সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ সঞ্চালক প্ৰধান অভিষেক সিঙৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। এই পৰ্যালোচনাৰ সময়ত কেবিনেট সচিবগৰাকীয়ে সকলো অংশীদাৰীৰে সৈতে আলোচনা কৰি নীট পুনৰ পৰীক্ষা স্বচ্ছ নিৰাপদ আৰু সুকলমে পৰিচালনা কৰাৰ বাবে আহ্বান জনায়। শ্ৰীসোমানাথনে কয় যে এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে সমন্বিতভাৱে কাম কৰি আছে। তেওঁ লগতে কয় যে যদি কোনো ব্যক্তিয়ে এই পুনৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো প্ৰকাৰে বাধাৰ সৃষ্টি কৰে তেন্তে আইন অনুযায়ী তেনে ব্যক্তিক দণ্ড বিহা হ'ব। চলিত মাহৰ প্ৰথম ভাগতে শ্ৰীসোমানাথনে এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰে যে নীটৰ পুনৰ পৰীক্ষা প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰিবলৈ কাৰ্যকৰী সহযোগিতা সুনিশ্চিত কৰা আৰু প্ৰস্তুতি শক্তিশালী কৰাই এই বৈঠকসমূহৰ মূল উদ্দেশ্য। অহা 21 জুনত নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ কীৰ্তিবৰ্ধন সিঙে কয় যে ছাংহাই সহযোগিতা সংস্থা কেৱল এটা আঞ্চলিক গোট নহয়, বৰঞ্চ ই ভাৰতক ইউৰোপ আৰু এছিয়াৰ সৈতে ঐতিহাসিক আৰু সভ্যতাৰ অংশীদাৰ হিচাপে সংযোগ কৰাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা। তাজিকিস্তানত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাগ লোৱাৰ সময়ত তেওঁ কয় যে এই সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত থকা ভাৰতৰ দৃষ্টিভংগী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ পৰিকাঠামোৰ দ্বাৰা পৰিচালিত। তেওঁ কয় যে এই ক্ষেত্ৰত মধ্য এছিয়াই বিশেষ স্থান অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ছাংহাই সহযোগিতা সংস্থাৰ সভ্যতা আলোচনা মঞ্চ উদ্বোধনী সংস্কৰণ কলকাতাত অহা 17 জুলাইৰ পৰা 19 জুলাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধনী ভাষণ দিব। ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা আজি আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথমখন খেল হিমাচল প্ৰদেশৰ ধৰমশালাত আজি দিনৰ 1:30 বজাত আৰম্ভ হ'ব। বিৰাট কোহলি আঘাতৰ বাবে এই শৃংখলাৰ পৰা বাদ পৰাত ভাৰতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। শুভমন গিলে ভাৰতীয় দলক নেতৃত্ব দিব। শৃংখলাৰ দ্বিতীয়খন খেল অহা 17 জুনত লক্ষ্ণৌত আৰু তৃতীয় তথা অন্তিমখন খেল অহা 20 জুনত চেন্নাইত অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত বছনিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 গ'লত ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বছনিয়াৰ খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত প্ৰথমটো গ'ল দিয়ে। প্ৰতিযোগিতাত আজি পুৱা গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীৰ দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব। অমানৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ আক্ৰমণত 3 জন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মত বিনিময় কৰে। আৰু ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত বছনিয়া, হাৰ্জেগোভিনা আৰু কানাডাৰ মাজৰ খেলখন 1-1 গ'লত ড্ৰ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পরবর্তী বাতৰি 7:55 মিনিটত শুনিবলৈ পাব।